এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। চৰকাৰে বিশ্ববেংকৰ পুঁজিৰে পৰিচালিত অসম স্থিতিস্থাপক গুণসম্পন্ন গ্ৰাম্য দলং কাৰ্যসূচী ARRBPৰ অধীনত ৰাজ্যৰ 12খন জিলাত আৰু 28খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দলংসমূহ নিৰ্মাণ কৰাৰ বাবে 85 কোটি 88 লাখ টকা ব্যয় হ'ব। ৰাজ্য চৰকাৰে ARRBP কাৰ্যসূচীৰ অধীনত পৰ্যায়ক্ৰমে গ্ৰামাঞ্চলত প্ৰায় 1200খন দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। অলপতে লোক নিৰ্মাণ বিভাগৰ বাহ্যিক সাহায্যপ্ৰাপ্ত শাখাই বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ডিমাহাচাও, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও আৰু শিৱসাগৰ জিলাত নিৰ্মাণ কৰিবলগীয়া 28খন নতুন দলঙৰ বাবে নিবিদান আহ্বান কৰিছে। ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি কামৰূপ জিলাৰ মিৰ্জাত বিভাগটোৰ অভিলাষী আঁচনি ৰূপায়ণ সন্দৰ্ভত এখন সজাগতামূলক সন্মিলনত অংশ লয়। সন্মিলনত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ আৰ্থিক বোজা লাঘৱ কৰা আৰু খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰায় 70 লাখ পৰিয়ালৰ 2 কোটি হিতাধিকাৰীক সামৰি লৈছে। এই দিশত নতুন সংযোজনৰূপে ৰাজ্য চৰকাৰে অভিলাষী আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে ৰাজসাহায্যযুক্ত হাৰত 3বিধ সামগ্ৰী দাইল, চেনি আৰু নিমখ প্ৰদান কৰাৰ সিদ্ধান্ত লয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীভূমি জিলাত শান্তি আৰু আইন শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163নম্বৰ ধাৰাৰ অধীনত নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি জিলাখনত প্ৰশাসনৰ অনুমতি অবিহনে 5জন বা ততোধিক লোক সমবেত হোৱাটো নিষিদ্ধ কৰিছে। তদুপৰি অনুমতি অবিহনে বন্ধ ঘোষণা, সমদল আৰু প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰাটো বাধা আৰোপ কৰা হৈছে। অৱশ্যে জৰুৰীকালীন সেৱাত নিয়োজিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক সেৱা আদিৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহ'ব। এই আদেশ সমগ্ৰ জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বলবৎ হৈ থাকিব বুলি প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাক সমাগত BTR নিৰ্বাচনৰ বাবে BJPয়ে 22নম্বৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ তত্বাৱধায়কৰ দায়িত্ব অৰ্পণ কৰিছে। এই দায়িত্ব লাভৰ পিছতে কালি সন্ধিয়া মন্ত্ৰীগৰাকীয়ে ককলাবাৰী সমষ্টিৰ জালাহত থকা দলীয় কাৰ্যালয়ত উপস্থিত হৈ সমষ্টিটোৰ BJPৰ প্ৰাৰ্থী ৰমেন মদাহীৰ লগতে দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰে। নিৰ্বাচনী প্ৰস্তুতিৰ অংশগ্ৰহণৰ পাছত মন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে ৰাইজৰ মনৰ আশা আকাংক্ষাসমূহ আগুৱাই লৈ যাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি সমষ্টিটোত BJPৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। এই সভাখনত আন কেইবাগৰাকীও দলীয় নেতাই অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া থানাৰ নাগৰিক সমিতিৰ উদ্যোগত গাঁওৰক্ষী বাহিনী আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা আৰু প্ৰতিবাদী সমদল উলিওৱা হয়। নাহৰকটীয়া থানা পৰ্যায়ত নাগৰিক সমিতিৰ সভাপতি গকুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাকে ধৰি অনুষ্ঠানত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। হোজাই জিলাৰ লংকা আৰক্ষীয়ে কালি নিশা লংকাৰ এখন ব্যক্তিগত হোটেলত অভিযান চলাই 2জন প্ৰবঞ্চকক আটক কৰে। আটকাধীন লোককেইজন উত্তৰ প্ৰদেশৰ সুৰেশ কুমাৰ আৰু ৰাহুল মাথুৰ বুলি জানিব পৰা গৈছে। এই লোককেইজনে ভাৰতীয় সেনা, CRPF আৰু SSBত চাকৰি দিয়াৰ নামত ভুৱা নথি যোগান ধৰিবলৈ লংকাত আহি বাহৰ পাতিছিল। 2জন লোকৰ পৰা বহুসংখ্যক ভুৱা চিলমোহৰ মোবাইল আৰু বিভিন্ন নথি পত্ৰ উদ্ধাৰ কৰা হৈছে। বজালীৰ পাঠশালাৰ 27নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণসেতুত আজি পুৱাৰ ভাগত এখন মাছ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাত পতিত হয়। জানিব পৰা মতে পশ্চিমবংগৰ শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। এই ঘটনাত চালকগৰাকী গুৰুতৰভাৱে আহত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিক উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপ যোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।